এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ দাবী। মন্ত্ৰীসভাৰ আজিৰ বৈঠকত গৌৰৱ গগৈ সন্দৰ্ভত এছ আই টিৰ প্ৰতিবেদনক লৈ আলোচনা। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে নিৰ্বাচন আয়োগৰ এটা দল গুৱাহাটীত উপস্থিত। শিৱসাগৰৰ ডিমৌ থানালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান। শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ ৰাজ্য চৰকাৰৰ 2 কোটি টকাৰ অনুদানৰ আশ্বাস। আৰু আই চি চি টি20 বিশ্বকাপৰ খন্তেক পাছতে হ'বলগীয়া খেলত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি, টছত জিকি আমেৰিকাৰ বলিঙৰ সিদ্ধান্ত। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ৰ জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিছে বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধন বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ডঃ শৰ্মাই কয় যে বিগত 5 বছৰৰ প্ৰশাসনে ৰাজ্যৰ বাবে অভূতপূৰ্ব কাম কৰিছে। তেওঁ লগতে বৰ্তমান চৰকাৰখনে সাহসেৰে জাতিটোৰ বাবে কাম কৰা প্ৰথমখন চৰকাৰ বুলি মন্তব্য কৰে। তেওঁ কয় যে ৰাজ্যৰ মন্ত্ৰীসভাৰ বৈঠকত আজি গৌৰৱ গগৈৰ এছ আই টিৰ প্ৰতিবেদন উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাত গৃহীত হোৱাৰ পাছতে গৌৰৱ গগৈৰ পাকিস্তান যোগসূত্ৰৰ পৰৱৰ্তী তদন্তৰ পথ নিৰ্ণয় হ'ব বুলিও ডঃ শৰ্মাই জানিবলৈ দিয়ে।
যে আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ। অসম চৰকাৰে তেনেকে ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী, এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত। কিন্তু সীমিতভাৱে যিমানখিনি আমি গোট খুৱাইছো সেইখিনিয়ে যথেষ্ট গুৰুতৰ। আৰু যেতিয়া ই আগবাঢ়ি যাব, NIA বা IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবো যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছো মই ভাবো 10%, 90% ওলাবৰ কাৰণে বাকী আছে।
ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ এটা দল ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে। সঞ্জয় কুমাৰ আৰু ভানু কুমাৰ ইয়াতুবক লৈ গঠিত উপ নিৰ্বাচন আয়ুক্তৰ দলটোৱে ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁলোকে প্ৰতিখন জিলাৰ আয়ুক্ত আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতেও আলোচনা কৰিব। দলটোৱে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। 17 ফেব্ৰুৱাৰীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰে গঠিত আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহি ৰাজ্যখনৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'ব। দুয়োটা দলে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লৈ উভতি যোৱাৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিপূৰ্বে ফেব্ৰুৱাৰীৰ অন্তিম ভাগত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰিছিল। চাহ শ্ৰমিকৰ ভূমিপত্ৰাৰ বাবে সোমবাৰে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব। ইয়াৰ লগে লগে ৰাজ্যৰ 836খন চাহ বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পট্টন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰ পাছত বিক্ৰী কৰিবলগীয়া হলে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ইপিনে বাগিচা কৰ্তৃপক্ষ আৰু প্ৰতিনিধিসকলক এই আঁচনিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিৱসাগৰৰ জিলা কাৰ্যালয়ত কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নাজিৰা সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, চাহ বাগিচাৰ বিষয়ববীয়া, চাহ শ্ৰমিকৰ প্ৰতিনিধি আৰু অন্যান্য কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰতিখন বাগিচাৰ তত্বাৱধান কৰিবলৈ 1গৰাকীকৈ বিষয়া নিয়োগ কৰিছে। শিৱসাগৰ জিলাৰ ডিমৌ থানাই ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান লাভ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আইন শৃংখলা ৰক্ষা, অপৰাধ অনুসন্ধানৰ ক্ষিপ্ৰতা, জনসাধাৰণৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আগবঢ়োৱা সেৱাৰ বাবে ডিমৌ থানালৈ এই স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰতি বছৰে দেশৰ ভিতৰত এখন থানাক আৰু প্ৰতিখন ৰাজ্যৰ এখন থানাক শ্ৰেষ্ঠ থানা বঁটা প্ৰদান কৰে। চিৰাং জিলাৰ বিজনী মহকুমা সদৰৰ ৰেল ষ্টেচনত মেইল ৰেলৰ ষ্টপেজৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ভি সোমানাক বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে আজি নতুন দিল্লীত সৌজন্যমূলক সাক্ষাৎ কৰে। সাক্ষাৎকালত তেওঁ বিজনী ষ্টেচনত মেইল ৰেলৰ ষ্টপেজৰ ব্যৱস্থা কৰাৰ বাবে মন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু কম দিনৰ ভিতৰতে বিজনী ষ্টেচনত মেইল ৰেল ৰখোৱাৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰে। আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্ত বৈষ্ণৱ আই মাতৃয়ে অংশগ্ৰহণ কৰে। অধিৱেশন উপলক্ষে আজি অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজ জীৱনলৈ মহাপুৰুষজনাই আগবঢ়োৱা অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সমৰ্থ হৈছে। মহাপুৰুষজনাই অসমীয়া জাতিক নতুন প্ৰাণৰ সঞ্চাৰ কৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ সমাজ জীৱনৰ উৎকৰ্ষৰ বাবে কাম কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰত সংঘই আগবঢ়োৱা বৰঙণিৰ তেওঁ শলাগ লয়। বিগত 5 বছৰত ৰাজ্য চৰকাৰে মহাপুৰুষজনাক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত প্ৰকাশ কৰে। আনহাতে শ্ৰীমন্ত শংকৰদেৱ সংঘক 2 কোটি টকাৰ অনুদান দিয়াৰ বাবে তেওঁ আজি আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৰাজি ভাৰতৰ বিভিন্ন ভাষালৈ অনুবাদৰ বাবে সংঘক এই অনুদান প্ৰদান কৰা হ'ব।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলীক সমগ্ৰ ভাৰতৰ ভাষা ভাষীলৈ অনুবাদ কৰাৰ বাবে সংঘই এক বিশাল প্ৰকল্প হাতত ল'ব বিচাৰিছে। সংঘৰ প্ৰতিটো মহৎ কামৰ লগত আজি যোৱা 25টা বছৰে মই নিজক জড়িত কৰি ৰাখিছো। মই নিশ্চিতভাৱে বিশ্বাস কৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিখন গ্ৰন্থ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত অনুবাদ কৰা আৰু প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ গৱেষণাগাৰত গ্ৰন্থালয়ত তাক উপহাৰ দিয়া আমাৰ এক জাতীয় কৰ্তব্য। এই কামৰ বাবে মই ৰাজ্য চৰকাৰৰ পৰা 2 কোটি টকা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছো।
মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কো অঞ্চলৰ মিনচিংঘাটৰ কয়লা খনিত হোৱা বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি আৰু 2জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমানলৈকে উদ্ধাৰ কৰা 17টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু যাৱতীয় আইনী ব্যৱস্থা সম্পূৰ্ণ কৰাৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়া হৈছে। এই ঘটনাৰ সৈতে জড়িত 2জন লোকক গ্ৰেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰা হয়। 2জন লোকক 3 দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে ইয়াৰ সৈতে জড়িত আনসকলক চিনাক্ত কৰাৰ বাবে অভিযান চলাই আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে কয়লা খনিটোত এতিয়াও বহু লোক আবদ্ধ হৈ আছে। কয়লা খনিত কাম কৰিবলৈ যোৱা 6জন শ্ৰমিকৰ পৰিয়ালে তেওঁলোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জনাইছে। ঘটনাস্থলীত সম্প্ৰতি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী NDRF, সীমান্ত সুৰক্ষা বাহিনী আৰু চিকিৎসকৰ দল উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। কাৰ্বি আংলং জিলাৰ দকমকাত 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি আৰু 3 দিনৰ কাৰণে বৃদ্ধি কৰা হৈছে। নগৰ ছেচন আদালতত অহা 24, 26 আৰু 27 ফেব্ৰুৱাৰীত হ'বলগীয়া এই শুনানিৰ অন্তত আদালতে চূড়ান্ত ৰায় প্ৰদান কৰিব। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত গোচৰটোত অভিজিত আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক 2জনৰ পৰিয়াল আশাবাদী বুলি প্ৰকাশ কৰিছে।
আমাৰ 5, 6, 7 এই ফেব্ৰুৱাৰী এই 7 দিন ইতিমধ্যে সমাপ্ত হ'ল আৰু মহামান্য আদালতে 3টা দিন ধাৰ্য কৰিছে এই পৰ্যায়টোৰ কাৰণে 24, 26, 27 ফেব্ৰুৱাৰী এই ফেব্ৰুৱাৰী মাহৰে 3টা দিন ঠিক কৰিছে। এই 3টা দিনতো যদি এই পৰ্যায়টো শেষ নহয় হয়তো আৰু বাঢ়িব পাৰে, কিন্তু কথাটো হ'ল কি এই যিটো শেষ পৰ্যায় এই পৰ্যায়টো শেষ হোৱাৰ পিছতে পৰৱৰ্তী যিটো ভাৰ্ডিক ৰায়দানৰ পৰ্যায়টো আহিব। বিচাৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'বগৈ লাগিব এটা শুদ্ধ পদ্ধতিৰ মাজেৰে। সেই শুদ্ধ পদ্ধতিটোৱে চলি আছে আৰু সেইটোত আমি খুবেই আশাবাদী যে আমি ন্যায় পাম।
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰীত আজিৰে পৰা সমাগত বিধানসভা নিৰ্বাচনৰ বাবে EVM প্ৰদৰ্শন কেন্দ্ৰ আৰু ভ্ৰাম্যমান EVM প্ৰদৰ্শন বাহনৰ জৰিয়তে সজাগতা অভিযান অনুষ্ঠিত হয়। ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ আৰু বিলাসীপাৰা বিধানসভা সমষ্টি সামৰি জিলাখনৰ সকলো ৰাজহ চক্ৰৰ লগতে বিলাসীপাৰা গোলকগঞ্জ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। EVMৰ প্ৰদৰ্শনৰ ভ্ৰাম্যমান বাহনেৰে জিলাখনৰ হাটবজাৰ, নিৰ্বাচিত ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰাংগণ আৰু আন ৰাজহুৱা স্থানতো সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জনসাধাৰণৰ মাজত প্ৰশিক্ষণ আৰু সজাগতাৰ বাবে এই অভিযান চলোৱা হৈছে বুলি জিলাখনৰ আয়ুক্ত নৱজ্যোতি পাঠকে জানিবলৈ দিয়ে। পশ্চিম কাৰ্বি আংলং জিলাতো আজি EVM প্ৰদৰ্শন কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া হাৰংগপানী শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ 2টাকৈ বিধানসভা সমষ্টিৰ বাবে ডংকামুকাম আৰু হামৰেণত এই প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আনহাতে EVM প্ৰদৰ্শন কাৰ্যসূচী ভ্ৰাম্যমান বাহনেৰে জিলাখনৰ হাটবজাৰ, নিৰ্বাচিত ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰাংগণ আৰু অন্যান্য ৰাজহুৱা স্থানত ৰূপায়ণ কৰা হয়। বিধানসভা নিৰ্বাচন সমাগত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখ লেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠুকুৰে আদৰিবলগীয়া এই অনুষ্ঠানত সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাভৱ শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও প্ৰচাৰিত হ'ব।
গোৱালপাৰা জিলাৰ মাকৰীৰ ঐতিহাসিক ৰেণ্ডু পেণ্ডু পাহাৰত অনুষ্ঠিত ৰাভা হাছং সাংস্কৃতিক সমাৰোহৰ আজি দ্বিতীয় দিনা হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আয়োজিত এই সমাৰোহৰ আজি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বিগত 4 বছৰ ধৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে এই সাংস্কৃতিক সমাৰোহৰ আয়োজনৰ জৰিয়তে ৰাভা জনগোষ্ঠীৰ বাহিৰেও বড়ো, গাৰো, নেপালী, হাজং, ৰাজবংশী আদি জাতি জনগোষ্ঠীৰ কলাকৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই আহিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আজি এটা ঢেকীয়াপতীয়া বাঘৰ মৃত্যু হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰ এলেকাত বনকৰ্মীয়ে বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে। আন এটা বাঘৰ সৈতে যুঁজি ঢেকীয়াপতীয়াটোৰ মৃত্যু হোৱা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ জয়পুৰ পঞ্চায়তত আজি 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এটা পথৰ আধাৰশিলা স্থাপন কৰা হয়। স্থানীয় বিধায়ক তৰংগ গগৈয়ে বসন্ত তিনিআলিৰ পৰা পাৰঘাট সংযোগী পথটোৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে কয় যে পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিলে অঞ্চলবাসীৰ যাতায়াতৰ ক্ষেত্ৰত সহায়ক হ'ব। লাহোৱাল বিধানসভা সমষ্টিতো বিধায়ক বিনোদ হাজৰিকাই এটা পথৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত অহা 11 ফেব্ৰুৱাৰীৰ পৰা 16 মাৰ্চলৈ হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে বিভিন্ন জিলাৰ লগতে ধেমাজিতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে প্ৰকাশ কৰা নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষাৰ সময়ছোৱাত কৰ্তব্য নিয়োজিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বাহন ৰখোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ICC পুৰুষ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খন্তেক পাছতে হ'বলগীয়া খেলত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰতিযোগিতাৰ আজি ইডেন গাৰ্ডেন্ছত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে স্কটলেণ্ডক 35 ৰাণত পৰাস্ত কৰে। খেলখনত স্কটলেণ্ডে 183 ৰাণৰ লক্ষ্যৰে খেলি 147 ৰাণৰে অল আউট হয়। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 5 উইকেট হেৰুৱাই 182 ৰাণ কৰে। উল্লেখযোগ্য যে শ্ৰীলংকাৰ কলম্বোৰ সিংহালী স্পৰ্টছ ক্লাবত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত পাকিস্তানে নেডাৰলেণ্ডছক 3 উইকেটত পৰাস্ত কৰে। পাকিস্তানে 148 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 3টা বলত 7টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। অহা 8 মাৰ্চলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ বিভিন্ন স্থানত মুঠ 55খন খেল অনুষ্ঠিত হ'ব। স্পেইনৰ আলিকান্তেত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেশ্যনেল বক্সিং প্ৰতিযোগিতাত অসমৰ অলিম্পিক পদকজয়ী লাভলীনা বৰগোহাঁই ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত 75 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত লাভলীনাই ৱেলছৰ ৰজি একলছক 5-0 পইণ্টত পৰাস্ত কৰে। গুৱাহাটীৰ চানমাৰীৰ কৃষ্ণনগৰ নিবাসী দৈনিক অসম কাকতৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অমূল্য গোস্বামীৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 86 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ জৰিয়তে 95% অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰা বুলি মুখ্যমন্ত্ৰীৰ দাবী। মন্ত্ৰীসভাৰ আজিৰ বৈঠকত গৌৰৱ গগৈ সন্দৰ্ভত SID প্ৰতিবেদনক লৈ আলোচনা। ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ বাবে নিৰ্বাচন আয়োগৰ এটা দল গুৱাহাটীত উপস্থিত। শিৱসাগৰৰ ডিমৌ থানালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ থানাৰ সন্মান। শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ ৰাজ্য চৰকাৰৰ 2 কোটি টকাৰ অনুদানৰ আশ্বাস। আৰু ICC T20 বিশ্বকাপৰ খন্তেক পাছতে হ'বলগীয়া খেলত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি। টছত জিকি আমেৰিকাৰ বলিঙৰ সিদ্ধান্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।